এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰৰ এটা এছ আই টি গঠনৰ সিদ্ধান্ত, বিভিন্ন দল সংগঠনৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আজি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন, ব্যৱসায়ী চামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত যিকোনো সংগঠন বা সংস্থাই ৰাজ্যখনৰ ভিতৰত কোনোধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা, জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে শাৰদীয় পূজালৈ মাথো তিনিদিন থকা অৱস্থাতো জনসাধাৰণৰ উৎসাহ স্তিমিত, আৰু এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ আজি হ'বলগীয়া খেলত ভাৰত বাংলাদেশৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া শুনক বিতং বাতৰি। জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে এটা বিশেষ অনুসন্ধানকাৰী গোট, চমুকৈ এছ আই টি গঠন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পূৰ্বে সামাজিক মাধ্যম এক্সত এই বিষয়ে প্ৰকাশ কৰি কয় যে শিল্পীগৰাকীৰ মৃত্যুৰ সৈতে জড়িত কোনো লোককে ৰেহাই দিয়া নহ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি বিয়লি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ শীৰ্ষ বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকৰ পাছতে তদন্তৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক এছ আই টি গঠনৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। তদন্তৰ ক্ষেত্ৰত এছ আই টিয়ে সম্পূৰ্ণ স্বাধীনতা লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কালি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ সময়ত সংগ্ৰহ কৰা ভিছেৰা নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ভালেসংখ্যক দল, সংগঠন আৰু ব্যক্তিয়ে দাবী জনাইছে। ইপিনে শিল্পীগৰাকীৰ ছিংগাপুৰত অস্বাভাৱিক মৃত্যু হোৱা ঘটনাৰ তদন্ত বিচাৰি এজন অধিবক্তাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি গ্ৰহণ কৰিছে। অহা 8 নৱেম্বৰত এই আবেদনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। অৱশ্যে কোনো ব্যক্তিগত স্বাৰ্থত যদি আবেদনখন দাখিল কৰা হৈছে তেনেহলে আবেদনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আদালতে সকীয়াই দিছে। হিয়াৰ আমঠু শিল্পীগৰাকীৰ আকস্মিক বিয়োগত আজিও ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ আছে। শিল্পীগৰাকীৰ শেষ কৃত্যত হলে কালি গোটেই নিশা বহুলোকে তেওঁৰ গীত আওৰাই উজাগৰে থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আজি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে কয় যে জুবিন গাৰ্গ কেৱল এজন কণ্ঠশিল্পী গীতিকাৰেই নাছিল, বৰং তেওঁ আছিল কেইবাটাও প্ৰজন্মৰ লগতে সংস্কৃতি আৰু ভাষাৰ মাজত সমন্বয় স্থাপন কৰা এগৰাকী জীৱন্ত কিংবদন্তী। জুবিন গাৰ্গ জাতি জনগোষ্ঠীৰ ঊৰ্ধত থকা ব্যক্তিত্বৰ অধিকাৰী আছিল বুলিও তেওঁ কয়। মন্ত্ৰী পীযুষ হাজৰিকাই আজি প্ৰয়াত শিল্পীগৰাকীৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈ পন্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে আম্মীয় সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ। সকলোৰে প্ৰিয় শিল্পীগৰাকীৰ আকস্মিক বিয়োগক গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ নিৰ্দেশ দিছে বুলি তেওঁ কয়।
মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত ছিৰিয়াছ আৰু জুবিন দা আমাৰ সম্পদ। যোৱা 4 দিন ধৰি কেনেকৈ জুবিন দাক বিদায় দিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো কথা বা প্ৰত্যেকটো বস্তুৰ নিজে উদ্যোগ লৈছিলে। গতিকে আজি ৰাতিপুৱা এটা তেখেতে উচিত সিদ্ধান্ত দিছে যে যিটো ফেষ্টিভেলত জুবিন দা গৈছিলে শ্যামকানু মহন্ত ডাঙৰীয়াৰ, সেই ফেষ্টিভেলটো বেন কৰি দিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু উচিত সিদ্ধান্ত ল'ব বুলি মই আশাবাদী, বা মই এই সম্পৰ্কে তেখেতৰ লগত যিহেতু কথাও পাতি আছো, অসমৰ ৰাইজে বিচৰা ধৰণে নিশ্চয়কৈ পাব।
ৰাজ্য সাংস্কৃতিক জগতৰ কেইবাগৰাকীও জনপ্ৰিয় ব্যক্তিয়ে আজি প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই এই ঘটনাৰ তদন্ত বিচাৰে।
চৰকাৰে যিখিনি ষ্টেপ লওক তদন্ত লোৱা কথা কৰিব চাগে, তদন্ত নে কৰি আছে চাগে, গোটেইখিনি বিচাৰি ওলাব লাগে। এইটো অকল সি আমাৰ নিজৰ আছে ডাঙৰ ক্ষতি, আমি অসমৰ সেইটোতো জানো, কিন্তু তাৰ লগতে এইটো ৰেছপনচিবল কাম কৰিব লাগে মানুহ, হয়নে, দায়িত্ব থাকিব লাগে যাৰ যেনেকুৱা লগত যি কৰিব লাগে। গতিকে সেইখিনি চৰকাৰে কৰাৰ যদি বৰ ভাল পাওঁ আৰু কৰিছে চাগে, ষ্টেপ লৈছে।
অভিনেতা যতীন বৰায়ো শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনায়।
এতিয়া এটাই কথা কওঁ, যি হৈছে এইটো ন্যায় লাগে, অসমৰ মানুহক ন্যায় দিব। মুখ্যমন্ত্ৰী মহন্তক অনুৰোধ কৰিছে যে তাক ব্যৱহাৰ কৰিলে আছে, সেই কথাটোৱে মোক দুখ লাগিছে। দ্বিতীয়জন জুবিন গাৰ্গ হয়নে নহয় নাজানো, 17 তাৰিখে সি ইয়াৰ পৰা গৈছে, তাৰ আগত সি তাৰ চিনেমাখনসমূহ গান দুটা দেখুৱালে, দেখুৱাই মানে ইমান সুন্দৰ গান, মই ভাবোঁ লাষ্টৰ চিকুৱেঞ্চটোতো মই ভাবোঁ অসমৰ ৰাইজে আকৌ জুবিনৰ হলত কি পৰিৱেশ হ'ব মই সেই চিন্তাটোৱে মই কৰিছোঁ। আর কি কৈছে মই 20 তারিখে ফাংশন, 21 তারিখে ঘুরি আহি, অহার পিছত গানটো গাম আর ডাবিংখিনি মই কমপ্লিট করব, এইটো করব নোৱাৰি। কিন্তু মই ভাবো সি তেনেকে যাব নালাগিছিল, এইটো বয়স হওয়া নাছিল জুবিন গাৰ্গ। মোৰ নিজৰ ব্যক্তিগত কথা যদি সোধা হয়, আজ জতীন বৰা হব পাৰিছো, তার হামিং তার গানৰ মোৰ অভিনয়টো এটা পৰ্যায়লৈ লৈ গৈছিল আৰু এতিয়া মই খুব অকলশৰে অনুভৱ কৰিছো।
ইপিনে শুক্ৰেশ্বৰ মন্দিৰত প্ৰয়াত শিল্পীগৰাকীৰ পিণ্ডদান কাৰ্য আজি সম্পন্ন হয়। ঋতু প্ৰয়াগ গাৰ্গ আৰু অৰুণ গাৰ্গে ব্ৰহ্মপুত্ৰৰ পাৰত পিণ্ডদান কৰে। অসম চৰকাৰে ব্যৱসায়ী আৰু নিজকে সাংস্কৃতিক কৰ্মী বুলি দাবী কৰা শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত যিকোনো সংগঠন বা সংস্থাই ৰাজ্যখনৰ ভিতৰত কোনোধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰে সেই ব্যক্তিজনৰ সৈতে জড়িত কোনো অনুষ্ঠানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনোধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা নকৰে। ৰাজ্য চৰকাৰে তেওঁক কোনোধৰণৰ বিত্তীয় সাহায্য বা পৃষ্ঠপোষকতা নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰকো অনুৰোধ জনাব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে অসমৰ ৰাইজৰ হিয়াৰামঠু জুবিন গাৰ্গক ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেললৈ আমন্ত্ৰণ কৰি লৈ যোৱা আৰু ছিংগাপুৰৰ সাগৰত পানীত বুৰি জুবিন গাৰ্গৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত কেতবোৰ স্ববিৰোধী মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিতত শ্যামকানু মহন্তৰ বিৰুদ্ধে সমগ্ৰ অসমতে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সকলো সামগ্ৰী সংৰক্ষণ কৰা হ'ব বুলি পন্নী গৰিমা গাৰ্গে আজি সদৰি কৰিছে। তেওঁ কয় যে ছিংগাপুৰৰ পৰা আহি শিল্পীগৰাকীয়ে ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখনৰ ডাবিঙৰ কাম কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল। জুবিন গাৰ্গৰ ইচ্ছা অনুসৰি 31 অক্টোবৰত চলচ্চিত্ৰখন মুক্তি দিয়াটো তেওঁ বিচাৰে বুলি মন্তব্য কৰে। তেওঁ লগতে শিল্পীগৰাকীৰ প্ৰতি ৰাইজৰ অপাৰ মৰম স্নেহৰ বাবে আন্তৰিকতা জ্ঞাপন কৰে। এই ঘটনাৰ তদন্ত সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে চৰকাৰ আৰু আইনৰ ওপৰত তেওঁৰ আস্থা আছে। ছিংগাপুৰত অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙুৰ খোৱা ৰাজ্যৰ এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে আজি এখন সংবাদমেলত নিজৰ স্থিতি স্পষ্ট কৰে। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ যিকোনো তদন্তৰ বাবে তেওঁ সাজু বুলি উল্লেখ কৰি নাৰায়ণে কয় যে এই ঘটনা সংক্ৰান্তত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য নহয়। তেওঁ সেই ঘটনাৰ সময়ত ছিংগাপুৰত আছিল যদিও শিল্পীগৰাকীৰ এই যাত্ৰাৰ পৰিকল্পনাৰ সৈতে জড়িত নাছিল আৰু সেই স্থানত উপস্থিত নাছিল বুলি তেওঁ উল্লেখ কৰে। ঘটনাৰ সম্ভেদ পোৱাৰ লগে লগে তেওঁ তালৈ গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপৰি কেইবাগৰাকীও মন্ত্ৰীক অৱগত কৰে বুলিও জানিবলৈ দিয়ে। তেওঁ লগতে কাৰোবাৰ গাফিলতিত যদি শিল্পীগৰাকীৰ প্ৰাণহানি হৈছে তেনেলোকে শাস্তি পোৱা উচিত বুলিও মন্তব্য কৰে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয়। জুবিন গাৰ্গৰ স্মৃতিত নগাঁও চহৰৰ নেহৰুবালিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ 500ৰো অধিক শিক্ষানুষ্ঠান, দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে মৰমৰ শিল্পীগৰাকীৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ লগতে সকলোৱে মায়াবিনী ৰাতিৰ বুকু শীৰ্ষক গীতটো গাই শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। আজাৰাৰ কাহিকুচি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে প্ৰিয় শিল্পীগৰাকীৰ দুটি গীত পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত মহানায়কৰ প্ৰতিধ্বনি শীৰ্ষক এটি অনুষ্ঠানৰ জৰিয়তে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই জুবিন গাৰ্গৰ জীৱনৰ ওপৰত প্ৰস্তুত কৰা এখন তথ্যচিত্ৰ এই অনুষ্ঠানত প্ৰদৰ্শন কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ জয়দেৱ গগৈয়ে জুবিনৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ সকলো ছাত্ৰ ছাত্ৰীক আগবাঢ়ি যাবলৈ আহান জনায়। অধ্যক্ষ আৰু ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠানটোত জুবিন গাৰ্গৰ কেইবাটাও কালজয়ী গীত গাই শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শেষত ছাত্ৰ একতা সভাৰ উদ্যোগত শিল্পীগৰাকীৰ স্মৃতিত গছপুলি ৰোপণ কৰা হয়। শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চলিত বছৰৰ পৰাই জুবিন গাৰ্গ সোঁৱৰণী শ্ৰেষ্ঠ গায়ক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত 9খন জিলাৰ 171খন মহাবিদ্যালয়ক সামৰি প্ৰতিবছৰে আয়োজিত আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত সংগীতৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগীক এই বঁটা প্ৰদান কৰা হ'ব। জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ লগতে যুৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ এই বঁটা প্ৰদান কৰা হ'ব বুলি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালে প্ৰকাশ কৰে। প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ হোজাইৰ জিলা আমচুৱে জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি আৰু সংগ্ৰহালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। হোজাই ডবকা বা নীলবাগানত সংগ্ৰহালয় স্থাপন কৰিবলৈ সংগঠনটোৱে আগ্ৰহ প্ৰকাশ কৰিছে। আমচুৱে ইয়াৰ বাবে হোজাইৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীলৈ ভূমি বিচাৰি আবেদন জনাইছে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM-ৰ 101.6 মেগাহাৰ্জত শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, FM-ৰ 103.4 মেগাহাৰ্জত আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্জত লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 মেগাহাৰ্জত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে।
শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো তিনিটা দিন বাকী। অসমবাসীৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক দেহাৱসানে এইবাৰ পূজাৰ পৰিৱেশ ম্লান কৰিছে যদিও আধ্যাত্মিক ৰীতি নীতি বজাই ৰাখি পূজা পালন কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেসংখ্যক পূজা সমিতিয়ে এইবাৰ আড়ম্বৰবিহীনভাৱে পূজা পালনৰ প্ৰস্তুতি চলাইছে। পূজাস্থলীসমূহত জনতাৰ আপোন শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। ইপিনে শাৰদীয় নৱৰাত্ৰিৰ আজি তৃতীয় দিনা দেৱীক চন্দ্ৰ ঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হয়। অহা দেওবাৰে ষষ্ঠীৰ বেদীত দেৱী প্ৰতিষ্ঠা কৰা হ'ব। এইবাৰ দেৱীৰ হস্তীত আগমন হৈছে আৰু দোলাত গমন হ'ব। শক্তিপীঠ কামাখ্যা ধামকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ পূজা পৰম্পৰাগত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। কামাখ্যা ধামত আড়ম্বৰ পৰিহাৰ কৰি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে এই পূজা সম্পন্ন হয়। বিশেষকৈ শক্তিপীঠত আয়োজিত কুমাৰী পূজাই এই বিশেষ তাৎপৰ্য বহন কৰে। নৱৰাত্ৰিৰ প্ৰথম দিনা শেষৰ দিনটোলৈকে প্ৰতিদিনে ইয়াত কুমাৰী পূজা কৰা হয়। এই উপলক্ষে মন্দিৰ প্ৰাংগণ পোহৰ আৰু ফুলেৰে সজাই পৰাই তোলাৰ লগতে এই সময়ছোৱাত অগণন ভক্তৰ সমাগম হৈছে। গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত মৃন্ময় মূৰ্তিবিহীন পূজাভাগৰ আয়োজন কৰা হৈছে। তাহানিৰ বিজনেৰ ৰজা কুমুদ নাৰায়ণৰ দিনৰ পৰাই এই ঐতিহাসিক দেৱালয়ত দেৱী দুৰ্গাৰ আৰাধনা কৰি অহা হৈছে। আধুনিক জাক জমকতা পৰিহাৰ কৰা ৰজাদিনীয়া পৰম্পৰাৰে 17শ শতিকাৰ পৰাই আয়োজন কৰা এই পূজা উপলক্ষে প্ৰতিবছৰে অগণন ভক্তৰ সমাগম হয়। নগাঁও জিলাতো শাৰদীয় দুৰ্গা পূজাৰ বাবে প্ৰস্তুতি অব্যাহত আছে। মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ লগতে প্ৰতিখন পূজা সমিতিয়ে প্ৰয়াস কৰিছে। নলবাৰী জিলাতো আজি নৱৰাত্ৰিৰ তৃতীয় দিনা দেৱী দুৰ্গাক চন্দক ঘণ্টা ৰূপত পূজা কৰা হয়। ৰাজ্য চৰকাৰে ৰাজ্যৰ 7,817খন দুৰ্গা পূজা সমিতিলৈ উৎসৱ উদযাপনত সহায় হোৱাকৈ 10,000 টকাকৈ আৰ্থিক অনুদান আগবঢ়াব। ইতিমধ্যে এই অনুদান বিতৰণৰ বাবে জিলা আয়ুক্তসকলক ধনৰাশি প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আজি মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত ৰাজ্যৰ মুখ্য সচিব ডাঃ ৰবি কুটাৰ অধ্যক্ষতাত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ধনৰাশি বিতৰণ সন্দৰ্ভত পৰামৰ্শ দিয়া হয়। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পুনৰ মুকলি কৰা হৈছে। এই উপলক্ষে আজি উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ প্ৰথম প্ৰৱেশদ্বাৰৰ পৰা মুখ্য প্ৰৱেশদ্বাৰলৈ এটা হস্তি সমদল উলিওৱা হয়। ইয়াৰ পাছতে বিটিচিৰ বন বিভাগৰ সচিব সুমন মহাপাত্ৰই ৰাষ্ট্ৰীয় উদ্যানখন 2025-26 পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। আজিৰ কাৰ্যসূচীৰ আৰম্ভণিতে জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত 1 মিনিট মৌনতা অৱলম্বন কৰা হয়। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস তথা সংস্কৃতি বিভাগ আৰু সংগ্ৰহালয় সঞ্চালকালয়ৰ উদ্যোগত আজিৰে পৰা অসম ৰাজ্যিক সংগ্ৰহালয়ত 3-দিনীয়াকৈ এখন সন্মিলন অনুষ্ঠিত হৈছে। ভাৰতীয় সাংস্কৃতিক সম্পদ সংৰক্ষণৰ অধ্যয়ন সংস্থা অৰ্থাৎ IASC-ৰ সহযোগত বস্ত্ৰ শিল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ শীৰ্ষক এই সন্মিলন অনুষ্ঠিত হৈছে। মন্ত্ৰী যোগেন মোহনে এই সন্মিলনখনৰ উদ্বোধন কৰে। এই কাৰ্যসূচীত বিভাগীয় শীৰ্ষ বিষয়া IASC-ৰ সভাপতি ৰমেশ চন্দ্ৰ জৈন আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক অৰিন্দম বৰুৱা উপস্থিত থাকে। অসম আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। কাছাৰ আৰক্ষীয়ে আজি এটা বিশেষ অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। ধলাই থানাৰ অন্তৰ্গত ধলাখাল সীমান্ত আউটপোষ্টৰ সন্মুখত আৰক্ষীয়ে এখন বাহনত অভিযান চলাই 2 সৰবৰাহকাৰীক আটক কৰাৰ লগতে প্ৰায় 90 কোটি টকা বজাৰ মূল্যৰ ইয়াবা টেবলেট জব্দ কৰে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজন কৰা অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ বাবে বাতৰি ক্লিপ গ্ৰহণৰ সময়সীমা আজি সন্ধিয়া 6 বজাত অন্ত পৰিছে। এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰৰ ভালেসংখ্যক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিট বাতৰিৰ অডিঅ' প্ৰতিযোগিতালৈ প্ৰেৰণ কৰে। এইসমূহ পৰীক্ষা কৰি শীঘ্ৰে ফলাফল ঘোষণা কৰা হ'ব। প্ৰথম 3গৰাকী প্ৰতিযোগীক পুৰস্কাৰ স্মাৰক আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ বাতৰি ক্লিপ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 4 পৰ্যায়ৰ এখন খেলত আজি ডুবাই ক্ৰিকেট ষ্টেডিয়ামত ভাৰত বাংলাদেশৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত হ'বলগীয়া আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান লাভ কৰাটো নিশ্চিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰৰ এটা SIT গঠনৰ সিদ্ধান্ত, বিভিন্ন দল সংগঠনৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ আজি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন। ব্যৱসায়ী শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত যিকোনো সংগঠন বা সংস্থাই ৰাজ্যখনৰ ভিতৰত কোনোধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা। জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে শাৰদীয় পূজালৈ মাথো 3 দিন থকা অৱস্থাত জনসাধাৰণৰ উচ্ছ্বাস স্তিমিত। আৰু এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 4 পৰ্যায়ৰ আজি হ'বলগীয়া খেলত ভাৰত বাংলাদেশৰ মুখামুখি।